প্ৰকাশিত বাক্য অধ্যায় এঘাৰ। পাছে লাখুটিৰ নিচিনা এডাল নল মোক দিয়া হল আৰু মোক কোৱা হল,
উঠা, তুমি ঈশ্বৰৰ মন্দিৰ, যজ্ঞবেদী আৰু তাত প্ৰণিপাত কৰাবিলাকক জোখা, কিন্তু মন্দিৰৰ বাহিৰৰ চোতাল বাদ দিবা, তাক নুজুকিবা, কিয়নো তাক পৰজাতিবিলাকক দিয়া হল, তাতে তেওঁবিলাকে দুকুৰি দুমাহলৈকে পবিত্ৰ নগৰ গুচকিব, আৰু মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম, তাতে তেওঁবিলাকে মৰাপাতৰ সৎ পিন্ধি 1,203 দিন ভাবুকটি প্ৰচাৰ কৰিব।
তেওঁবিলাক পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকা দুজোপা জলফাই গছ আৰু দুটা দীপাধাৰ স্বৰূপ। তেওঁবিলাকক কোনোৱে যদি হিংসা কৰিব খোজে, তেন্তে তেওঁবিলাকৰ মুখৰ পৰা জুই ওলাই তেওঁবিলাকৰ শত্ৰুবোৰক গ্ৰাস কৰে, আৰু কোনোৱে যদি তেওঁবিলাকক হিংসা কৰিব খুজিব, তেন্তে একেদৰে তেওঁ হত হ'ব লাগিব। তেওঁবিলাকে ভাৱবাণী কোৱাৰ দিনত যেন বৰষুণ নবৰ্ষে আকাশক বন্ধ কৰিবলৈ তেওঁবিলাকৰ এনে ক্ষমতা আছে, আৰু যিমানবাৰ পানীক তেজ কৰিবলৈ আৰু সকলো উৎপাতেৰে পৃথিৱীক আঘাত কৰিবলৈ তেওঁলোকে ইচ্ছা কৰিব, সিমানবাৰ কৰিবলৈ তেওঁবিলাকৰ ক্ষমতা আছে। তেওঁবিলাকে যেতিয়া নিজ সাক্ষ্য সমাপ্ত কৰিব, তেতিয়া সেই অঘাত ঠাইৰ পৰা যি পশু উঠি আহিব, সি তেওঁবিলাকে সৈতে যুক্ত কৰি তেওঁবিলাকক জয় কৰি বধ কৰিব। তাতে সদোম আৰু মিছৰ, এই আত্মিক নাম থকা যি নগৰত তেওঁবিলাকৰ প্ৰভু ক্ৰুচত দিয়া হল, সেই মহানগৰৰ আলিতে তেওঁবিলাকৰ মৰাহ পৰি থাকিব। নানা লোক, ভৈ, ভাষা আৰু জাতিৰ লোকে 3.5 দিনলৈকে তেওঁবিলাকৰ শ চাই থাকিব। তেওঁবিলাকৰ শ মৈদামত থবলৈ অনুমতি নিদিব, আৰু পৃথিৱী নিবাসীবিলাকে তেওঁবিলাকৰ ওপৰত আনন্দিত হৈ ৰং কৰিব আৰু ইজনে সিজনলৈ উপহাৰ দিব, কিয়নো সেই দুজন ভাৱবাদীয়ে পৃথিৱী নিবাসীবিলাকক যাতনা দিছে। 3.5 দিনৰ পাছত তেওঁবিলাকক ঈশ্বৰৰ ৰাজ্যবাসমানত তেওঁবিলাক নিজ নিজ ভৰিৰে থিয় হ'ব। তাতে যিবিলাকে তেওঁবিলাকক চাই আছিল, তেওঁবিলাকৰ অতিশয় ভয় লাগে। পাছে তেওঁবিলাকে নিজলৈ কোৱা এই মহা আকাশবাণী,
ইয়ালৈ তোমালোক উঠি আহা।
তাতে তেওঁবিলাক মেঘৰথত স্বৰ্গলৈ উঠি গ'ল, আৰু তেওঁবিলাকৰ শত্ৰুবিলাকে তেওঁবিলাকলৈ চাই আছিল। সেইখনতে বৰ ভূমিকম্প হ'ল, তাতে নগৰৰ 10 ভাগৰ এভাগ পৰিল, আৰু সেই ভূমিকম্পৰ দ্বাৰাই 7,000 মানুহ হত হ'ল, আৰু অৱশিষ্টবিলাকে ভয় পাই স্বৰ্গৰ ঈশ্বৰৰ গৌৰৱ স্বীকাৰ কৰিলে।
এই দ্বিতীয় সন্তাপ হৈ গ'ল, চোৱা, তৃতীয় সন্তাপ বেগাই আহিছে।
পাছে সপ্তম দূতে বজালত, স্বৰ্গত এইবোৰ মহাবাণী হ'ল,
এই জগতৰ ৰাজ্য আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ'ল, আৰু তেওঁ সদা সৰ্বদাই ৰাজশাসন কৰিব।
আৰু ঈশ্বৰৰ আগত নিজ নিজ সিংহাসনত বহি থকা সেই 24 জন বৃদ্ধলোকে উবুৰি হৈ পৰি ঈশ্বৰক প্ৰণিপাত কৰি ক'লে,
হে বৰ্তমান, ভূত আৰু সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰো, কিয়নো তুমি নিজ মহাপৰাক্ৰম লৈ ৰাজত্ব গ্ৰহণ কৰিলা, আৰু পৰজাতিবিলাকৰ খং উঠিছিল, কিন্তু তোমাৰ ক্ৰোধ উপস্থিত হ'ল, আৰু মৃতবিলাকৰ সুদবিচাৰ কৰিবৰ, আৰু তোমাৰ দাস ভাৱবাদীসকলক, পবিত্ৰ লোকসকলক, আৰু তোমাৰ নামত ভয় কৰা সৰু বৰ সকলোকে পুৰস্কাৰ দিবৰ, আৰু পৃথিৱী নাশকবিলাকক নাশ কৰিবৰ সময় উপস্থিত হ'ল।
পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ মেলা হ'ল, তাতে তেওঁৰ মন্দিৰত তেওঁৰ নিয়ম চুন্দুক দেখা গ'ল, আৰু বিজুলী, মাত, মেঘ গৰ্জন, ভূমিকম্প আৰু মহাশিলাবৃষ্টি হ'ল।